ألم تر أن الله سخر لكم ما في الأرض والفلك تجري في البحر بأمره والفلك تجري في البحر بأمره ويمسك السماء أن تقع على الأرض إلا بإذنه إن الله بالناس لرؤوف رحيم.
তুমি লক্ষ্য কৰা নাইনে পৃথিৱীত যি আছে সেই সকলোবোৰক আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু নৌযানসমূহকো যিবোৰ তেওঁৰ নিৰ্দেশতে সাগৰত বিচৰণ কৰে আৰু তেওঁৱে আকাশক ধৰি ৰাখিছে যাতে তেওঁৰ অনুমতি নোহোৱাকৈ পৃথিৱীৰ ওপৰত পৰি নাযায়। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি চেনেহশীল পৰম দয়ালু।